এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। মাজুলীত অহা 4 নৱেম্বৰৰ পৰা ৰাস অনুষ্ঠিত হ'ব। 8 নৱেম্বৰ পৰ্যন্ত জিলাখনৰ কেইবাখনো মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাসৰ লগতে মহিলা শিল্পীৰ দ্বাৰা অভিনীত ৰাস পৰিৱেশন কৰা হ'ব। উজনি মাজুলী ঐক্য মঞ্চই অহা 4 নৱেম্বৰত প্ৰথমবাৰৰ বাবে দেউৰী ভাষাত ৰাস পৰিৱেশন কৰিব বুলি এখন সংবাদমেলযোগে প্ৰকাশ কৰিছে। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত অহা 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। এই মহোৎসৱৰ অংশ হিচাপে অহা 6 নৱেম্বৰত 10,000 শিল্পীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিৱেশন কৰি শ্ৰদ্ধা নিবেদন কৰিব। এই মহোৎসৱত জীৱন্ত ৰাস আৰু ভাওনা পৰিৱেশন কৰা হ'ব। তামোলপুৰ জিলা সদৰৰ হৰিমন্দিৰ প্ৰাংগণতো 68 সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে। এই মহোৎসৱত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ নাওকাটাত অহা 5 নৱেম্বৰৰ পৰা 9 দিনীয়াকৈ পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। নুনমাটিৰ পৰা আম্বাৰীলৈ GNB ৰোডত নিৰ্মাণ কৰি থকা উড়ন সেতুখন পূৰ্বৰ নক্সা সলনি কৰি দীঘলী পুখুৰী পৰ্যন্ত সম্প্ৰসাৰণ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। এই উড়ন সেতু নিৰ্মাণৰ বাবে শতিকা পুৰণি গছ কটাৰ বিৰোধিতা কৰি প্ৰকৃতিপ্ৰেমী আৰু সাংবাদিকে দাখিল কৰা ৰাজহুৱা আবেদনৰ ভিত্তিত ন্যায়ালয়ে কালি ৰাজ্য চৰকাৰলৈ এই জাননী জাৰি কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অহা 28 নৱেম্বৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। 28 নৱেম্বৰৰ ভিতৰত চৰকাৰে আদালতক এই বিষয়ে সবিশেষ অৱগত কৰিব লাগিব। বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ আলিপুৰদুৱাৰ সংমণ্ডলৰ কোকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথছোৱাৰে ৰেল চলাচল পুনৰ আৰম্ভ হৈছে। কোকৰাঝাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত যোৱা নিশা হোৱা এটা শক্তিশালী IED বিস্ফোৰণৰ ফলত এই ৰেলপথছোৱাৰ প্ৰায় 3 ফুট ক্ষতিগ্ৰস্ত হোৱাত পথছোৱাৰে ৰেল সেৱা ব্যাহত হৈ আছিল। বিস্ফোৰণৰ তদন্ত চলি আছে। এই সন্দৰ্ভত BTCৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙে এইদৰে কয়।
यहाँ पे जो हुआ है विस्फोटन हुआ है उसका हम लोग अभी इन्वेस्टिगेशन कर रहे हैं। इन्वेस्टिगेशन में जो भी दल संगठन उसमें इन्वॉल्व होगा और जो भी अपराधी हैं उनकी शिनाख्ती करके उनकी पहचान करके जल्दी हम उन्हें अरेस्ट करें।
ये आईडी प्लस
हाँ ये आईडी
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলিলৈ 7টা বাকচৰ ভিতৰত অনা মাদক দ্ৰব্যখিনি আৰক্ষীয়ে জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 7 লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত আৰক্ষীয়ে আব্দুল হান্নান আৰু জিয়াউল হক নামৰ 2জন লোকক আটক কৰে। হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত যোৱা নিশা 2টা বনৰীয়া হাতীৰ মৃত্যু হয়। ধাননি পথাৰত হাতী প্ৰৱেশত বাধা দিয়াৰ বাবে স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু হোৱা বুলি আমাৰ হোজাইৰ সংবাদদাতাই জনাইছে। লংকা বন বিভাগৰ দল আৰু পশু চিকিৎসকে সেই স্থানত উপস্থিত হৈ মৃত হাতী দুটা পৰীক্ষা কৰে। অসমত টেলিভিশ্যন সংবাদ প্ৰচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। 1985 চনত অসমত প্ৰথম টেলিভিশ্যন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা 25 অক্টোবৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। টেলিভিশ্যনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ অহা 31 অক্টোবৰৰ বিয়লি 2 বজাত আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ী গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ নিষ্ঠা বৰগোহাঁই, দ্বিতীয় পুৰস্কাৰ বিজয়ী গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দিব্যা আত্ৰেয়, তৃতীয় পুৰস্কাৰ বিজয়ী যোৰহাটৰ পীৰাকটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্বেষা ফুকন আৰু কটন বিশ্ববিদ্যালয়ৰ ৰোহিত গাঁওখোৱাক তেওঁলোকৰ অভিভাৱকসহ এই বঁটা প্ৰদান অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণী পত্ৰ ইতিমধ্যে হোৱাটছএপযোগে প্ৰেৰণ কৰা হৈছে। বিজয়ী প্ৰতিযোগীক একোটাকৈ স্মাৰক, প্ৰমাণ পত্ৰ, গ্ৰন্থ আৰু এটাকৈ ৰেডিঅ' ছেট প্ৰদান কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।